নমস্কাৰ, ৰেডিঅ' লিটাৰ দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় বিশেষ অনুষ্ঠান সাৰথিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ ৰত্ন আৰু মোৰ লগত আজি উপস্থিত আছে কাকলি আৰু লগতে উপস্থিত আছে দীপ্তি। ইতিমধ্যে দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে আমি আগৰ সংখ্যাবিলাকত আমি আলোচনা কৰিছোঁ, কিন্তু আজি আমি দুৰ্যোগৰ সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে বিশদভাৱে কথা পাতিবলৈ আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ ৰাজীৱ দত্ত চৌধুৰী। আৰু তেখেত হৈছে প্ৰজেক্ট অফিচাৰ, আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আৰু আমি এই মুহূৰ্তত আপোনাক সুধিব বিচাৰিছোঁ, দুৰ্যোগ বুলি ক'লে বাৰু আমি কেনেকুৱা ধৰণৰ কথাবিলাকক বুজোঁ বা কেনেকুৱা বিভীষিকাক আমি বুজোঁ? প্ৰাকৃতিকো হ'ব পাৰে বা মানৱ সৃষ্টিও হ'ব পাৰে, এই গোটেইখিনি কথা সামৰি আপোনাৰ মনলৈ অহা ঠিক প্ৰাথমিক ধাৰণাখিনি আপুনি কেনেকৈ ব্যক্ত কৰিব?
ধন্যবাদ ৰতন ডাঙৰীয়া। দুৰ্যোগ বুলি ক'লে আমি সাধাৰণতে দুটা প্ৰকাৰ দুৰ্যোগ আমি কওঁ, যে মানুহে সৃষ্টি কৰা প্ৰাকৃতিক দুৰ্যোগ। গতিকে প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত আমাৰ ভূমিকম্পটো আছেই, বানপানী, চাইক্লোন, ভূমিস্খলন, এনেকুৱা ধৰণৰ প্ৰাকৃতিকত যায়। আৰু মানুহে সৃষ্টি কৰাৰ ভিতৰত আটাইতকৈ ডাঙৰ দুৰ্যোগটো আমি ক'ব পাৰোঁ যে বিভিন্ন ধৰণৰ এক্সিডেণ্ট, ৰেল এক্সিডেণ্ট হওক, বাছ এক্সিডেণ্ট, আৰু তাৰ ওপৰত বোম ব্লাষ্ট, ঘৰত জুই লগা, সেইবিলাক মানুহে সৃষ্টি কৰা দুৰ্যোগ। আমাৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ এইটোৱে সৃষ্টি হৈছিলে, আপোনালোকে নিশ্চয় গম পায়, 2010 চনত। 2010 চনৰ পৰা আমি কাম কৰি আহিছোঁ বিভিন্ন স্তৰত, আৰু আমাৰ এই কাৰ্যসূচী অনুযায়ী আমি জিলাভিত্তিত কিছুমান প্ৰজেক্ট হাতত লওঁ। সেই প্ৰজেক্টৰ আণ্ডাৰত আমাৰ প্ৰত্যেকটোখন জিলাতে এজন এজন দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়া থাকে, তেওঁলোকে সেই প্ৰজেক্টবিলাকত যিখিনি আমি স্কীম লওঁ সেইখিনিত তেওঁলোকে আগধৰে। আৰু জিলাবিলাকত আমি তেনেকৈ ধৰণৰ ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিক আমি নিৰ্দেশনা দিওঁ। বেলেগ বেলেগ জিলা, বেলেগ বেলেগ ধৰণৰ কিছুমান প্ৰব্লেমছ থাকে, তেওঁলোকক আমি সেইটো প্ৰেজেণ্ট কৰিবলৈ কওঁ আৰু সেইমতে আমি প্ৰগ্ৰেমবোৰ আমি ঠিক কৰোঁ। তাৰ ভিতৰত আমাৰ বিশেষভাৱে কমিউনিটি লেভেলত আমি বিশেষভাৱে গুৰুত্ব দিওঁ। মানে কমিউনিটি লেভেলত আমি ধৰক এটা দুটা কমিটি বনাই পেলাই ৰাইজকে অ'নাৰশ্বিপটো দি দিওঁ, তেখেতসকলক অ'নাৰশ্বিপটো দি তেওঁলোকৰ দ্বাৰাই আমি মানে তেওঁলোকৰ ধৰক কি কি প্ৰব্লেম হৈছে আৰু আগৰ মানে ধৰক হিষ্ট্ৰীটো আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰোঁ। সেই অঞ্চলত এতিয়ালৈকে কি কি দুৰ্যোগে তেওঁলোকক আতংকিত কৰিছে নাইবা আমনি কৰিছে, সেইটো আমি হিষ্ট্ৰীটো গম পাই পেলাই সেইমতে আমি সেই অঞ্চলত সজাগতা নাইবা সাজু হোৱাৰ হেৰি আমি তেওঁলোকক দিবলৈ চেষ্টা কৰোঁ। আৰু তাৰ বিশেষভাৱে আমি গুৰুত্ব দিওঁ কেপাচিটি বিল্ডিং ট্ৰেইনিং আমি প্ৰথমতে হাতত লওঁ। আৰু তাৰ ভিতৰত কেপাচিটি বিল্ডিং ট্ৰেইনিঙৰ ভিতৰত আমি ছাৰ্চ এণ্ড ৰেস্কিউ আৰু ফাৰ্ষ্ট এইড, অৰ্থাৎ উদ্ধাৰ কাৰ্যকাৰী আৰু প্ৰাথমিক চিকিৎসাৰ, এই দুটা ট্ৰেইনিং আমি দিওঁৱেই গাঁও লেভেলত। আমাৰ এতিয়া যথেষ্টভাৱে নেটৱৰ্কিংটো ভাল হৈছে, ডিষ্ট্ৰিক্ট লেভেলত আমাৰ ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম আছে, ষ্টেটতো ষ্টেট কণ্ট্ৰল ৰুম আছেই। সেই কমিউনিকেশ্যনটো আমি বনোৱাৰ আমি চেষ্টা কৰিছোঁ, মানে বনাইছোঁৱেই, কিন্তু তাৰ উপৰি এটা কথা থাকে কি প্ৰশাসনে সেই দুৰ্যোগটো হোৱাৰ পৰাই 2-3 ঘণ্টা যাতে এই ৰাইজে কেনেকুৱা ধৰণে নিজকে সহনশীলতাটো আৰু নাইবা এডজাষ্ট কৰি থাকিব পাৰে সেই বস্তুটো আমি ইম্পৰ্টেঞ্চ দিওঁ। এটা কথা থাকে গ'ল্ডেন আৱাৰ, গ'ল্ডেন আৱাৰটো মানে আপোনালোকে নিশ্চয় শুনিছে যে দুৰ্যোগটো হোৱাৰ পিছত এঘণ্টা, সেই এঘণ্টাটো বিৰাট ক্ৰিটিকেল। গতিকে সেই গ'ল্ডেন আৱাৰত ৰাইজে কেনেকুৱা ধৰণে নিজেই এডজাষ্ট কৰি থাকিব পাৰে সেই বস্তুটো আমি তেওঁলোকক যথেষ্টভাৱে আমি ইনপুট দিয়াৰ আমি চেষ্টা কৰোঁ। কিছুমানে ধৰক নাৰ্ভাছ হয়, বহুতে ভয় খায়, সেইটো যাতে তেওঁলোকে ফিল নকৰে, সেইকাৰণে আমি সেই কেপাচিটি বিল্ডিংটো তেওঁলোকৰ ইম্প্ৰুভ কৰিবলৈ আমি চেষ্টা কৰোঁ। আৰু তাৰ বাবে আমি ধৰক বিভিন্ন ধৰণৰ ট্ৰেইনিং আপোনাক ক'লোৱেই, ছাৰ্চ এণ্ড ৰেস্কিউ, ফাৰ্ষ্ট এইড, তাৰপিছত আমাৰ কিছুমান ধৰক এতিয়া ইকুইপমেণ্টছ আছে, সেই ইকুইপমেণ্টছ যেনে মানে মেচিন, মেকানাইজ ৰাবাৰ বোট, সেই নাওবিলাক আমি যদি বানপানী বিশেষকৈ সেই অঞ্চলত পঠাই দিওঁ তেতিয়াহ'লে হয়তো এনেকুৱা হ'ব পাৰে অপাৰেটৰ অভাৱ হ'ব পাৰে। গাঁৱৰ মানুহেই ডেকা ল'ৰাকে আমি যদি ট্ৰেইনিং দি থওঁ, নাওখন পঠাই দিলে তেওঁলোকে সেইখন চাৰ্জ লৈ পেলাই তেওঁলোকে গোটেই ধুনীয়াকৈ সেইটো হেৰি কৰিব। গতিকে তেনেকুৱা ধৰণৰ আমি প্ৰিপেয়াৰনেছ লেভেল আমি কৰিছোঁৱেই। গতিকে লখিমপুৰ, ধেমাজি এনেকুৱা বান পীড়িত জিলাবিলাকত বহুত এতিয়া ইম্প্ৰুভ হৈছে কণ্ডিশ্যনবিলাক। আৰু এটা কথা আপোনালোকে মন কৰিছে নিশ্চয় যে আগৰ তুলনাত এতিয়া বানপানীত মৃতকৰ সংখ্যাটো কমি আহিছে, গতিকে সেইটো একচুৱেলি আমি ৰাইজকে ধন্যবাদ দিব লাগিব, তেওঁলোকে যথেষ্ট গুৰুত্ব সহকাৰে আমাৰ দুৰ্যোগ ব্যৱস্থাপনা হেৰিটো লৈছে। আগতে ধৰক আমাৰ ধৰক দুৰ্যোগ ব্যৱস্থাপনানো কি, ৰাইজৰ ওচৰত যাওঁতে আমি যথেষ্ট ধৰণৰ আমাৰ কষ্ট হয় কে বুজাবলৈ, কিন্তু এতিয়া ৰাইজৰ মুখে মুখে দুৰ্যোগ ব্যৱস্থাপনা যদি ফলপ্ৰসূ হৈছোঁ বুলি মই আমি ধাৰণা কৰিছোঁ।
খুব সুন্দৰ আৰু খুব আপোনাৰ কথাখিনি শুনি আমাৰ আচলতে আশাবোৰ বাঢ়ি গৈছে। আচলতে আমি আশা কৰিছোঁ যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ অসমৰ চাৰিওফালে দুৰ্যোগৰ সময়ত যাতে তেওঁলোকে কেৱল অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণকহে বিচাৰে, তেনেকুৱা এটা পৰিৱেশ হওক। আৰু আমি বিচাৰোঁ যে আচলতে দুৰ্যোগ নাহকেই কিন্তু দুর্যোগটা আহিবই, প্রাকৃতিক দুর্যোগ তাকেই কয়, মানুহক কইতো নাহে। গতিকে আপনি যিখিনি কথা কলে যে বানপানী বিধ্বস্ত জেলাসমূহত আপনার এটা ভাল প্রসার আর প্রচার হয়েছে, আর এইটাও আসলে কলে আপনি যে আগতক বর্তমান বানপানীত মৃত্যু হওয়া ব্যক্তির সংখ্যা কমি আহিছে। ইয়ার কারণে আমি নিশ্চয় অসম রাজ্যিক দুর্যোগ ব্যবস্থাপনা প্রাধিকরণক ধন্যবাদ জানাব লাগিব, ধন্যবাদ জানাব লাগিব স্থানীয় ব্যক্তি সকলকো আর সংগঠন বা অনুষ্ঠান বিলাককো। এই যে আপনাদের বিভিন্ন ঠাইল যায়, বিশেষ আমি বানপানীর কথা কলো, বানপানীর সময় বারো আমার কেনেকা ধরনের লোবলিয়া সাবধানতা আমি কিছু এই বিষয়ে পাতব বিচার, আর ইয়াত স্থানীয় যা অনুষ্ঠান আছে সংগঠন আছে এই সংগঠনবিল কেনেক জড়িত হব পারে এই সম্পর্কে কিনা কব নাকি?
আপনি ভাল প্রশ্ন এটা দাঙি ধরেছে। আর একটা কথা আমি সদায় মন করব যে সরকারে অকলে কিন্তু এইবিল ক্ষেত্র আগবাড়ি যাব খুব কঠিন হয় আর নয়েও, সেই কারণে আমি যথেষ্ট সংখ্যক আমি NGO যুক্ত বেসরকারি সংগঠনক আমি ইনভলভমেন্ট আমি রাখো আর আমন্ত্রণ জানাও যে কেনেকা ধরনের আমার সহায় সহযোগিতা আগবাব পড়ে, সেই ক্ষেত্রতো আমি ক্যাপাসিটি বিল্ডিংর আমি ট্রেনিং দিও যুক্ত ফিল্ডত ধরো এটা রিলিফর ক্ষেত্রে যদি সহায় করব বিচার, এনেকা কিছু বেসরকারি সংস্থা পাইছে যত মানে অলরেডি দে আর ওয়েল ভার্স উইথ ডিজাস্টার ম্যানেজমেন্ট, আমি সেই সদায় স্বীকার করব লাগিব অবিহনে আমার কাম করাটো অকমান কঠিন, গতি আমি সদায় আমন্ত্রণ জানাই আছো আর ভবিষ্যতলেও আমি আশা করছো আর যাতে তেনকা বেসরকারি সংস্থা আমার মাজলে আহে আর আমাক সহায় করে।
নিশ্চয় বানপানীর সময় আমার সর্বসাধারণ রাইজে লোবলিয়া কেনেক ধরনের সাবধানতা, কারণ যেহেতু কলে আমার বানপানী আমার একমাত্র প্রধান সমস্যা, একমাত্র নহয় নিশ্চয় কিন্তু প্রধান সমস্যা বানপানী, বানপানী যেহেতু রাজহার ভাগি দিছে, গতি তেনকা অবস্থাত আসলে আপনার এই কথাখিনি হয়তো যথেষ্ট পরিমাণে রাইজক উপকৃত করব।
এটা বানপানীর সময় লোবলগা সাবধানতা সমূহ ভিতর বানপানীর কারণে আমি নদী কাষরিয়া অঞ্চলত যখন রাইজ বসবাস করে সেই সকল রাইজক মই অনুরোধ জানাও যে আগতে আটাইতক ডাঙর বানপানী যুক্ত হয়ে যায় তার মার্কিং যাতে করে রাখে, যাতে আকো যদি ঘর বনার পরিকল্পনা করে হাই ফ্লাট লেভেলর এই মার্কিং রাখি পেলায় নতুন ঘর বনার পরিকল্পনা করে। আমার দুটা হেৰি থাকে, স্ট্রাকচারেল মিটিগেশন আর নন স্ট্রাকচারেল মিটিগেশন করে, মানে ইমান টেকনিক্যালি না যাও বস্তু কারণ সেই ঘর বনার ক্ষেত্রে সেই কথায় মানে আমার রাইজে হয়তো চাই চিতি লব লাগে, আর কিছু আমার ইম্পর্টেন্ট নথিপত্র থাকে ডিগ্রি সার্টিফিকেট এক্সপিরিয়েন্স এই কিনা কিনা থাকে নয়, সেই মার্কশিট সমূহ যাতে বানপানীর আগতে যাতে ভাল পলিথিনত ধুনকে বান্ধি লয় যাতে কিবা দুর্যোগ আহিলে সেইবোৰ যাতে ক্ষতি নহয়, গতি তেনেকুৱা ধরনের প্রিকশনস লব লাগে। আর এই আপনার ড্রাই ফুড প্যাকেট ফ্লাট কিট বলে কো আমি সেইবিলাক বানপানীর অহার আগতে সেইবোৰ আপনার রেডি করে থব লাগে, প্রিপেয়ারনেস কিট শুকান খাদ্য বস্তু যেনে চিরা মুড়ি গুড় পানির বটল তেনেকুৱা ধরনের আমি প্যাক করে থাকে। সেই কথাটো আগতে কইছিল যে আমি প্রশাসন অহালে আমি বাট চাব নালাগে, বানপানীর ক্ষেত্রে কিন্তু এঘন্টা দুঘন্টা নহয় দুদিন তিনদিনও হব পারে, গতি সেই দুদিন তিনদিন রাইজে কেনেকুৱা ধরনের নিজকে অ্যাডজাস্ট করে রাখব পাৰিব লাগিব, প্রশাসন যাব কিন্তু সেই সময়খিনি প্রশাসনক দিব লাগিব কারণ প্রশাসন পটকে গৈ নাপায়, গতি সেই পিরিয়ডত যাতে রাইজে কোনো অসুবিধাত নপরে তেনেকুৱা ধরনের আগতীয়াকৈ কিছু টর্চ লাইট রেডিওটো লাগে কি হওক, রেডিওত বানপানীর সময় বাকি সব কমিউনিকেশন ফেল হয়ে যাব পাৰে, মোবাইল না থাকিব ফোন না থাকিব, গতি রেডিওটো একমাত্র ওয়্যারলেস কমিউনিকেশনত এটু অটুট থাকিব, গতি সেইফালের আমি রেডিও এটা আজির লগত রাখবই লাগে।
ধন্যবাদ, খুব সুন্দরক কলে আর আমারও ভাল লাগিছে যে রেডিও এটা লগত রাখব লাগে, সকলে যদি অন্তত দুর্যোগের সময়তো রেডিও এটা লগত থাকে নহয় জানো, নিশ্চয় ইয়ার জড়িয়ে বহুতো বাহির তথ্য পাবর কারণে সক্ষম হব আর যোগাযোগ করবর কারণে সক্ষম হব, ভাল লাগিছে কথাখিনি পাতি। আর আমার লগত আছে কাকলি আর দীপ্তি, আপনার যথেষ্ট পরিমাণে প্রশ্ন সুদিব বিচারিছে।
ধন্যবাদ রত্ন মাইক্রোফোনটো মোলে আগবঢ়াই দিয়ার বাবে। স্যার, যেহেতু আমার সারথি অনুষ্ঠানটিত আমি ইতিমধ্যে বহুতো বিষয় আমি কথা পাতিছো, প্রাকৃতিকই হোক বা মানবসৃষ্ট দুর্যোগে হোক, আমি যেতিয়া সারথি অনুষ্ঠানটির কারণে আমি এটা সার্ভে করবলে গৈছিলো তেতিয়া আমি মানবসৃষ্ট দুর্যোগের ভোগা ভুক্তভোগী আমি বেছি পাইছিলো, আমি দেখিছো যে মানুহে প্লাস্টিকৰ ব্যৱহাৰটো বেছি কৰি গৈছে আৰু আমালৈ প্ৰশ্ন আহিছে যে যিহেতু প্লাষ্টিকৰ ব্যৱহাৰটো বেছি বাঢ়ি গৈছে তেওঁলোকৰ ওচৰত ডাষ্টবিনৰ ব্যৱস্থা নাই, তেওঁলোকে আমাক প্ৰশ্ন সোধে যে আমি সেইবোৰ কৰিম কি, আপোনালোকৰ ফালৰ পৰা কিবা তেনেকুৱা কিবা ব্যৱস্থা লোৱা হৈছে নেকি?
এইটো আমাৰ ধৰক এতিয়া স্বচ্ছ ভাৰত অভিযানটো চলি আছে, আমাৰো স্বচ্ছ ভাৰত অভিযানৰ আণ্ডাৰত আমাৰ প্ৰগ্ৰেম চলি আছে। গতিকে আমি বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ লগত আমি মিলি পেলাই সেই তেনেকুৱা ধৰণৰ প্ৰগ্ৰেম কৰি আছোঁ। আৰু ডাষ্টবিনৰ ক্ষেত্ৰত ধৰক এতিয়া আমাৰ ডাইৰেক্ট আমাৰ সেই ইনভলভমেণ্ট নাই, তথাপিও আমি ধৰক জি এম ডিয়ে হওক তেনেকুৱা ধৰণৰ যোনকেইটা অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ লগত আমি আলোচনা কৰি ক'ত ক'ত ধৰক তেনেকুৱা ধৰণৰ ডাষ্টবিন আমি দিব পাৰোঁ সেইবোৰ আলোচনা কৰি পেলাই তেওঁলোকৰ লগত আমি সেইটো আগলৈ আমি পৰিকল্পনা কৰিছোঁ। ডাষ্টবিনৰ যোনটো ধৰক এতিয়া প্ৰত্যেকটো এৰিয়াতে আমি ডাষ্টবিন নেদেখোঁ, তেনেকুৱা ধৰণৰ যোনবিলাক অঞ্চলত ডাষ্টবিন আমি দেখা নাপাওঁ সেই অঞ্চলবিলাকৰ ৰাইজে কি কৰিব লাগে, ঘৰৰ কম্পাউণ্ডৰ ভিতৰতে গাঁত এটা খান্দি পেলাই তাতে জাবৰ জোঁথৰবোৰ পেলাই পেলাই, আৰু ধৰক আজিকালি এটা গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনৰ মই এটা উদাহৰণ দিছোঁ, তেওঁলোকে বেলেগ বেলেগ ধৰণৰ সেই পুলিং কাৰ্ডবিলাক পঠায়, গতিকে তাত এটলিষ্ট সেই জাবৰ জোঁথৰখিনি পলিথিনত নাইবা এনেকৈ পেক আপ কৰি পেলাই তাতে দি দিয়াৰ ব্যৱস্থা কৰিলে ভাল হয়। আৰু সেইটো ধৰক এটা ৰেগুলাৰ ইণ্টাৰভেলত হ'লে ভাল হয়, কাৰণ বহুত দিন পেলাই থ'লে তাৰপিছত আকৌ দুদিনৰ পিছত পেলাই তেনেকৈ এটা ৰেগুলাৰ ইণ্টাৰভেলত তেওঁলোকে মানে এটা ঠিক কৰি থ'ব লাগে যে পাঁচদিনৰ মূৰত আমি সেইটো হেৰি কৰিব কালেক্ট কৰিম তাৰপিছত আকৌ সেইটো তাতে জমা দি দিম তেনেকৈ, নাইবা আজিকালি ডেইলি বেচিছতো সেইটো কৰে।
ছাৰ মই এইখিনিতে আন এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে কৃত্ৰিম বানপানীৰ সময়ত আপোনালোকে কেনেকুৱা ধৰণৰ পদক্ষেপ লয় সেই কৃত্ৰিম বানপানীত ভোগা লোকসকলৰ বাবে, আৰু কৃত্ৰিম বানপানীৰ পিছতো আমাৰ বহু ধৰণৰ সমস্যাই দেখা দিয়ে, ধৰক বেমাৰ আজাৰে দেখা দিয়ে, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়, গতিকে সেই সময়ত আপোনালোকৰ পৰা কিবা ব্যৱস্থা লয় নেকি সেই মানুহখিনিক সহায় কৰিবৰ বাবে?
নিশ্চয় লৈ যায়, তেনেকুৱা ধৰণৰ আমাৰ আৰ্টিফিচিয়েল ফ্লাড হয় তেতিয়াহ'লে আমি নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ, ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চক তেওঁলোকৰ খবৰ পাই পেলাই ততাতৈয়াকৈ সেই অঞ্চলবিলাকত গৈ যদি কিবা উদ্ধাৰ কাৰ্যসূচী ল'ব লাগে তেওঁলোকে লয়, OBM আমাৰ মেচিন বোট লৈ যায় আৰু ৰেস্কিউ অপাৰেশ্যন তেওঁলোকে লগে লগে লাগি যায়। ৰিলিফৰ ক্ষেত্ৰত কাৰোবাৰ ধৰক যদি বেছিকৈ কিবা ঘৰ বাৰী হেৰি হৈছে তেওঁলোকক আমি ৰিলিফ দিয়াৰ ব্যৱস্থাৰো আমাৰ প্ৰভিজন আছে। আৰু বাকী আপুনি যোনটো ক'লে সেই বেমাৰ আজাৰৰ ক্ষেত্ৰত, বেমাৰ আজাৰ ক্ষেত্ৰত আমাৰ হেল্থ ছাৰ্ভিচৰ পৰা তেওঁলোকে সেইটো ছাৰ্ভে কৰিয়ে থাকে, মনিটৰ কৰিয়ে থাকে, আৰু তেনেকুৱা ধৰণৰ যাতে এপিডেমিক সৃষ্টি নহয় সেইটো কাৰণেও ব্যৱস্থা লোৱা যায়।
ছাৰ, এই মুহূৰ্তত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিবিলাক দুৰ্যোগত ভোগা ভুক্তভোগীসকল আছে, যেতিয়া দুৰ্যোগ হৈ থাকে তেনেকুৱা সময়ত যদি তেওঁলোকে আপোনালোকৰ সৈতে যোগাযোগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ সৈতে কেনেকৈ যোগাযোগ কৰিব পাৰিব, কিবা এনেকুৱা জৰুৰীকালীন অৱস্থাত কিবা তেনেকুৱা হেল্পলাইন নম্বৰ আছে নেকি আপোনালোকৰ?
নিশ্চয় আছে, মই আগতে কৈ যোৱা মতে যে আমাৰ ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ আমাৰ যোনটো ষ্টেট কণ্ট্ৰল ৰুম, ষ্টেট কণ্ট্ৰল ৰুমৰ নাম্বাৰটো মই কৈয়ে দিছোঁ, গোটেই 24 ঘণ্টাই আমাৰ অপাৰেশ্যনত থাকে, আমাৰ তাতে অপাৰেটৰ থাকে, নাম্বাৰটো হ'ল 0361-223-7219-0361-223-7219। এই নাম্বাৰটোত তেওঁলোকে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব আৰু তেওঁলোকৰ অভিযোগসমূহ ইয়াত দৰ্শাব পাৰিব। প্ৰত্যেক জিলাতে আমাৰ জিলা নিয়ন্ত্ৰণ কক্ষ থাকে, ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম, 4-ডিজিট টল ফ্ৰী নাম্বাৰ এটা আছে 1077-1077, গতিকে সেই টল ফ্ৰী নাম্বাৰটো এনেকুৱা, আপুনি যদি যোৰহাট জিলাৰ নিবাসী তেতিয়াহ'লে যোৰহাটৰ যোনটো STD কোড সেইটো আগতে মাৰি ল'ব লাগিব, তাৰপিছত 1077, এতিয়া ধৰক কামৰূপৰ মেট্ৰ'ৰ কাৰণে 0361 মাৰিব লাগিব, তাৰপিছত 1077 মাৰিব লাগিব যদি জিলা নিয়ন্ত্ৰণ কক্ষক লগাব বিচাৰে।
খুব সুন্দৰ, আৰু এই যিটো ফোন নম্বৰ দিলে এই ফোন নম্বৰটো অসমৰ যিকোনো ঠাইৰ পৰা কৰিব পাৰিব নহয় জানো? ঠিক আছে, আৰু শ্ৰোতা ৰাইজ নিশ্চয় উপকৃত হ'ব, আৰু আমি সকলোৱে এই নম্বৰটো যিমান পাৰোঁ সিমান আচলতে প্ৰচাৰ কৰিব লাগে নহয় জানো, আৰু আমাৰ ৰেডিঅ'ৰো এইটো এটা দায়িত্ব, আৰু আজিৰ পৰা এই দায়িত্বটো আকৌ বেছি বাঢ়িলে। খুব ভাল লাগিছে, আৰু চলতে চাওঁতে চাওঁতে সময় কেনেকৈ পাৰ হৈ গ'ল কমেই নাপালোঁ। আজি আপোনাক বহুত কথা সুধিবৰ মন গৈছে কিন্তু সময়ৰ কাৰণে আমি সুধিব নোৱাৰোঁ, তথাপি এটা কথা বাৰে বাৰে আমাৰ খুন্দিয়াই যায়, যিটো মানে মানৱসৃষ্ট কিছুমান হঠাৎ হোৱা দুৰ্যোগ, এই যে অগ্নিসংযোগ হয় ইতিমধ্যে কেইদিনমান আগতে হৈ গ'ল, এইটো ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগে, পূৰ্ব প্ৰস্তুতি আৰু তাৰ পিছৰ কেনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগে এই সম্পৰ্কে কিবা ক'ব নেকি?
ফায়াৰ ছেফটিৰ ওপৰত ক'বলৈ গ'লে এতিয়া বিশেষভাৱে ধৰক ঘৰ যোনটো আমাৰ চিলিণ্ডাৰ ব্লাষ্টটোৱে আমি বেছিকৈ শুনিবলৈ পাওঁ, ৰাইজে এটা কথা মন কৰিব লাগে যে চিলিণ্ডাৰটো পটককৈ ব্লাষ্ট নহয়, কিন্তু তাক ব্লাষ্ট হ'বলৈ এটা যথেষ্ট বেছি এটা টেম্পাৰেচাৰ লাগে, সেই টেম্পাৰেচাৰ সৃষ্টি হ'বলৈ কিন্তু জুইটো বহুত ডাঙৰ হ'ব লাগিব, তাৰ আগতে কিন্তু আমি অকণমান সাহস গোটাই সেই চিলিণ্ডাৰ য'ত ধৰক ৰুমটোত জুই লাগিছে, সেই ৰুমটোত যদি চিলিণ্ডাৰ কিচেনত জুই লাগিলে চিলিণ্ডাৰ ওলাই অনাৰ ব্যৱস্থা আমি কৰিব পাৰোঁ, কিন্তু অলপ সাহস গোটাই কৰিব লাগিব, তেতিয়াহ'লে আমাৰ বহুত আমি হাত সাৰিব পাৰিম ডাঙৰ জুইৰ পৰা, কাৰণ চিলিণ্ডাৰটো জুই লগাৰ বহুত পিছতহে ব্লাষ্ট হয়। মই ৰাইজৰ সুবিধাৰ্থে এটা মই কথা জনাবলৈ বিচাৰিছোঁ যে আপোনালোকে যেতিয়া চিলিণ্ডাৰটো ল'বলৈ যাব তেতিয়াহ'লে আপোনালোকে কি কি চিলিণ্ডাৰটো কি চায়, যে কিবা লিক আছে নেকি, ওপৰত পানী দি পেলাই চায় হয় নহয়, আৰু কি কি চায়? ধৰক বহুতে হয়তো সেইটো গম নাপায় যে মই কৈ থওঁ, চিলিণ্ডাৰ তিনিডাল ৰড থাকে, সেই ৰড তিনিডালৰ ভিতৰৰ চাইডে আপোনালোকে মন কৰিব কিছুমান লিখা থাকে, তাৰে এডাল ৰডত আপোনাৰ চিলিণ্ডাৰটোৰ এক্সপায়াৰ ডেটটো থাকে। গতিকে ৰাইজ মই আপোনালোকক সদৰি কৰিছোঁ যে নেক্সট টাইম আপুনি চিলিণ্ডাৰ যেতিয়া নিবলৈ যাব সেইটো ভালকৈ চাই ল'ব যে এক্সপায়াৰ ডেটটো কেনেকৈ ধৰণৰ থাকে, মই আপোনালোকক কৈ দিছোঁ। আপোনালোকে নিজেই দেখিব যে এ বি চি ডি, লেফ্ট হেণ্ড চাইডে এ বি চি ডি থাকিব আৰু ৰাইট হেণ্ড চাইডে সংখ্যা এটা থাকিব, 17 থাকিব পাৰে, 24 থাকিব পাৰে, 19 থাকিব পাৰে, 16 থাকিব পাৰে। তাৰমানে ধৰক মই কৈছোঁ A15 হ'লে এটো হ'ল আমাৰ গোটেই বছৰটো চাৰিটা ভাগত বিভক্ত কৰিছে। এ মানে হ'ল জানুৱাৰী টু মাৰ্চ, বি মানে হ'ল এপ্ৰিল টু জুন, চি মানে হ'ল জুলাই টু ছেপ্টেম্বৰ, ডি মানে হ'ল অক্টোবৰ টু ডিচেম্বৰ। তাৰপিছত ইফালে সোঁহাতে যে সংখ্যাটো থাকে, ধৰক A15 আছে, B17 আছে, C21 আছে, D24 আছে, তাৰমানে এই সংখ্যাটোৱে বুজাইছে সেই বছৰটো, কোনটো বছৰতহে চিলিণ্ডাৰটো এক্সপায়াৰী হ'ব। গতিকে A15 মানে 2015, এইটো এনেকুৱা যদি চিলিণ্ডাৰ আপুনি পায় তেতিয়াহ'লে এইটো লগে লগে আপুনি ডিছকাৰ্ড কৰিব, কাৰণ 15 চনত ই অকল তাৰ এক্সপায়াৰী হৈ গৈছে। আপোনালোক হয়তো এজেঞ্চিৰ মানুহে ক'ব নাই দাদা মানে এক্সপায়াৰী হোৱা 3 বছৰ পিছৰলৈকে আমাৰ চলি থাকে, কেতিয়াও নুশুনিব, এইটো কথা তেওঁলোকক কেতিয়াও নুশুনিব, আপোনালোকক সেইটো চেঞ্জ কৰি দিয়া তেওঁলোকৰ সেইটো কৰ্তব্য। গতিকে সেইটো মই বাৰম্বাৰ আপোনালোকক অনুৰোধ জনাইছোঁ যাতে নেক্সট টাইম আপোনালোকে চিলিণ্ডাৰ আনিব গ'লে সেইটো মন কৰে।
শেহতীয়াভাৱে আপুনি যিখিনি কথা ক'লে চিলিণ্ডাৰৰ, এই কথাখিনি আচলতে আমিও নাজানো, আজি নতুন কথা আমিও গম পাইছোঁ আৰু শ্ৰোতা ৰাইজে নিশ্চয় বহুতখিনি কথা গম পাইছে, আপোনাৰ লগত নিশ্চয় আৰু পৰৱৰ্তী সময়তো কথা পাতিব লাগিব, কিয়নো দুৰ্যোগ আৰু দুৰ্যোগৰ সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে আমাৰ এইখিনি কথা নিশ্চয় যথেষ্ট নহয়। গতিকে আমি আপোনাক পৰৱৰ্তী সময়ত আকৌ লগ পামনে বাৰু?
নিশ্চয় নিশ্চয়, আৰু ময়ো আশা কৰিছোঁ যাতে আপোনালোকৰ মাধ্যমেৰে আমি ৰাইজক আৰু বেছি ওচৰত পাম।
আপোনাক বহুত বহুত ধন্যবাদ থাকিল, আৰু আমি সামৰিছোঁ আৰু কাকলি আৰু দীপ্তি, নিশ্চয় এই গোটেই আলোচনাৰ পৰা শ্ৰোতা ৰাইজ উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ।